এয়া আকাশবাণী গুৱাহাটী পূৰ্বাঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সিন্দুৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক, জম্মু কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণৰ সেনাবাহিনীৰ যোগ্য প্ৰত্যুত্তৰ, সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কালি অসমসহ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন, ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, সেইহতে তথ্য অনুসৰি 56.71% অধিক ভোটদান, আৰু ৰোহিত শৰ্মাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া শুনক বিতং বাতৰি। চৰকাৰে সিন্দুৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলক এই অভিযানৰ বিষয়ে অৱগত কৰিব। বিভিন্ন দলৰ নেতাই দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ সিন্দুৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গৌৰৱ প্ৰকাশ কৰিছে। বিৰোধী পক্ষই ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পাছত চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। সৰ্বদলীয় বৈঠক সন্দৰ্ভত নতুন দিল্লীৰ পৰা এয়া আমাৰ বিশেষ সংবাদদাতা সুপৰ্ণা শইকীয়া।
By launching strikes against terror camps in POK and Pakistan, India used its right to respond to attack on its soil. Operation Sindoor has sent a strong message to the world that India will not tolerate any terror attack, and the operation also demonstrated Narendra Modi government's zero-tolerance policy against terrorism. The Union Cabinet met yesterday, in which Prime Minister Modi hailed the armed forces for successfully conducting the operation and dismantling terror hideouts. By conducting Operation Sindoor, India lived up to the commitment that those responsible for the Pahalgam attack will be held accountable. The operation lasted 25 minutes and 9 terrorist sites in Pakistan and POK were destroyed in this retaliatory action. With Anand Kumar, Suparna Saikya, Akashwani News, Delhi.
Jwanika, Pakistan khenai niyantran rekhat nirobichhinno bhabe gola borkhon kore. অৱশ্যে সেনা বাহিনীয়ে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি চলোৱা এই গোলাবৰ্ষণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়ে। সেনাবাহিনীৰ সূত্ৰই জনোৱা অনুসৰি পাকিস্তানৰ সেনাই জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ কুপৱাৰা, বাৰামুলা, উৰি আৰু আখনুৰ অঞ্চলত গোলাবৰ্ষণ কৰে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিকটৱৰ্তী শতাধিক বাসিন্দাক সুৰক্ষাজনিত কাৰণত ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কালি দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি অসমসহ দেশৰ 259টা স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হয়। ৰাজ্যখনৰ ৰাজধানী দিছপুৰ, গুৱাহাটীৰ বাকী অংশ, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰ, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, নাজিৰা, টিংখং, নামৰূপ, ৰঙিয়া, উত্তৰ লখিমপুৰ, বোকাখাট, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰকে ধৰি ৰাজ্যৰ 20টা স্থানত মকড্ৰিল অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাত দশম আৰক্ষী বেটেলিয়ন চৌহদত কালি বিয়লি সতৰ্কতামূলক অনুশীলন সম্পন্ন হয়। শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিৰ লগতে আন দুটা স্থানত কালি সতৰ্কতামূলক অনুশীলন চলোৱা হয়। এই অনুশীলনৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত ৰাইজ কিদৰে সুৰক্ষিত হৈ থাকিব পাৰে সেই বিষয়ে প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কালি গোলাঘাট জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা জিলাখনৰ BSNLৰ কাৰ্যালয় প্ৰাংগণ আৰু নুমলীগড় শোধনাগাৰ লিমিটেড প্ৰাংগণত সতৰ্কতামূলক অনুশীলন চলোৱা হয়। সন্ধিয়া 7 বজাৰ পৰা 7:10 বজালৈ জিলাখনত ব্লেকআউট বা নিষ্প্ৰদীপ অনুশীলন কৰা হয়। যোৰহাট জিলাতো কালি বিয়লি 4 বজাৰ পৰা মকড্ৰিল অনুষ্ঠিত হয়। জিলাখনত সন্ধিয়া 7 বজাৰ পৰা 7:10 বজালৈ ব্লেকআউট অনুশীলন কৰা হয়। ডিব্ৰুগড় নগৰৰ কোল ৰোডত এই সতৰ্কতামূলক অনুশীলন অনুষ্ঠিত হয়। এই অনুশীলনত অসম আৰক্ষী, NDRF, অগ্নি নিৰাপক বাহিনীকে ধৰি বিভিন্ন বিভাগে জৰুৰীকালীন সময়ত সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। কামৰূপ, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো কালি মকড্ৰিল অনুষ্ঠিত হয়। এই অনুশীলনৰ সময়ছোৱাত বিমান আক্ৰমণৰ সময়ত ছাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ নিষ্প্ৰদীপ বা ব্লেকআউট হলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়ত সজাগ কৰা, আপাতকালীন পৰিস্থিতিত দ্ৰুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। কোকৰাঝাৰত জিলা প্ৰশাসনে কোকৰাঝাৰ ৰেল ষ্টেচনত বিশেষ সতৰ্কতামূলক অনুশীলনৰ আয়োজন কৰে। এই অনুশীলনত অসামৰিক প্ৰতিৰক্ষা, আৰক্ষী, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ আৰু তথ্য আৰু জনসংযোগ বিভাগে অংশগ্ৰহণ কৰে। অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো কালিয়ে সতৰ্কতামূলক অনুশীলন চলোৱা হয়। ধুবুৰী জিলা প্ৰশাসনে কালি বিয়লি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত মকড্ৰিল অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ লগতে সাধাৰণ নাগৰিকক যুঁজাৰু বিমানৰ চাইৰেন বাজিলে তেওঁলোকে কি কৰিব লাগিব সেই সম্পৰ্কে পৰামৰ্শ দিয়া হয়। মধ্য আৰু নামনি অসমৰ 13খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হয়। যোৱা নিশালৈকে লাভ কৰা তথ্য অনুসৰি জিলাকেইখনত 56.71% অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। অৱশ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটদানৰ সামগ্ৰিক হাৰৰ চূড়ান্ত তথ্য এতিয়াও প্ৰকাশ কৰা নাই। কালি অন্তিম পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্ৰহণ হয়। আমাৰ কেইবাখনো জিলাৰ সংবাদদাতাই ভোটদানৰ শেহতীয়া তথ্য প্ৰেৰণ কৰিছে। এই অনুসৰি বজালী জিলাত 78.87% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। জিলাখনত 737গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 295টা ভোটগ্ৰহণ কেন্দ্ৰত কালি সুকলমে ভোটগ্ৰহণ কৰা হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। বৰপেটা জিলাত কালি পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই সন্দৰ্ভত জিলাখনৰ পৰা এয়া আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
বৰপেটা জিলাত কালি শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত হয়। জিলা নিৰ্বাচন বিভাগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগে সদৰি কৰা অনুসৰি জিলাখনত 84.71% ভোটদান হয়। বৰপেটা জিলাত বৰপেটা, চেঙা, মন্দিয়া, পাকাপেটবেৰী আৰু সৰভোগ বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত চেঙা, মন্দিয়া আৰু পাকাপেটবেৰীত বহু কেন্দ্ৰত নিশা 11 বজা পৰ্যন্ত ভোটগ্ৰহণ চলে, কিয়নো বৰপেটা জিলাত পূৰ্বৰ পৰা ভোটগণনাৰ হাৰ যথেষ্ট বেছি হয়। যিকোনো নিৰ্বাচনতে বহু মানুহে যথেষ্ট পৰিমাণে ভোটদান কৰে আৰু সেয়ে তাৰ ব্যতিক্ৰম এইবাৰ নহল। চেঙা, মন্দি আৰু পাকাপেটবেৰীত পূৰ্বৰ পৰা যথেষ্ট ভোটদান হয়। যোৱা লোকসভা নিৰ্বাচনত পাকাপেটবাৰীত 90% ভোটদান হৈছিল। গতিকে তেনেদৰে কিছুমান সমষ্টিত যথেষ্ট ভোটদান হয় আৰু সেইকাৰণে ভোটদানৰ হাৰ প্ৰকাশ কৰাত জিলা নিৰ্বাচন বিভাগ বা ৰাজ্যিক নিৰ্বাচন আয়োগৰো পলম হয়। সামগ্ৰিকভাৱে গোটেই ভোটদান প্ৰক্ৰিয়াটো শান্তিপূৰ্ণ আছিল। 2টা কেন্দ্ৰত বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হ'ব ওলাইছিল যদিও আৰক্ষী আৰু স্থানীয় সচেতন লোকে ইয়াক কমৰ ভিতৰতে মিত মাত কৰে। বিশেষকৈ কেওটকুচি আৰু সুন্দৰীদিয়াৰ 2টা কেন্দ্ৰত দুপৰীয়া আৰু বিয়লি 2টা তেনেকুৱা ঘটনা হ'ব ওলাইছিল যদিও অলপ সময়ৰ ভিতৰতে তাক মিত মাত কৰা হয় আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া খুব স্বাভাৱিকভাৱে চলে।
একেদৰে নগাঁও জিলাত 76.91% ভোটদাতাই আৰু মৰিগাঁও জিলাত 77.66% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। কামৰূপ মহানগৰ জিলাত 65.58% ভোটদান হয় বুলি জানিব পৰা গৈছে। জিলাখনৰ 266টা ভোটগ্ৰহণ কেন্দ্ৰত কালি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিনগাঁৱত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলাৰ আহতগুৰিৰ মৰাকলং এল পি স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। নগাঁও জিলাৰ বেঙেনাআটি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 14খন জিলাত 70.19% ভোটদান সম্পন্ন হৈছিল। অহা 11 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাকেইখনত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰংৰুমত ৰখা হৈছে। সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে 11 মে'ত ভোটগণনাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। আমাৰ শ্ৰীভূমি জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত ভোটগণনাৰ বাবে 110গৰাকী মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। আজি জিলা পুথিভঁৰালত তেওঁলোকৰ প্ৰশিক্ষণ সম্পন্ন হ'ব। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ মহাবিদ্যালয়, পাথাৰকান্দি সমজিলাৰ অকৈডুমৰ ইনডোৰ ষ্টেডিয়াম আৰু ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত ভোটগণনা কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, কাৰ্যালয় ভৱন, বাৰ কাউন্সিল ভৱন, ন্যায়াধীশসকলৰ আৱাস, বিষয়া কৰ্মচাৰীসকলৰ বাসভৱন, বাট পথ নিৰ্মাণ আদিকে ধৰি বিভিন্ন দিশত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকতে ডিব্ৰুগড়ত প্ৰস্তাৱিত অসম বিধানসভা ভৱন, বিধায়ক আৱাস আৰু নতুন আৱৰ্ত ভৱনৰ কামৰ অগ্ৰগতিৰ বুজ লয়। এপিনে শিক্ষা বিভাগৰ বিভিন্ন আঁচনি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণপত্ৰৰ সলনি ৰেচন কাৰ্ড গণ্য কৰা হ'ব। নিযুত মইনা আঁচনিৰ বাবে নতুন পুৰণি সকলো শিক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, প্ৰজ্ঞান ভাৰতী আঁচনি, ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰাম, চাহ বাগিচাৰ বিদ্যালয়সমূহ কাৰ্যক্ষম কৰা আৰু মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰটো নামকৰণৰ দাবীত ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত দেশৰ পূব প্ৰান্তত থকা এই বিমানবন্দৰটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীত কৰাৰ লগতে বৰেণ্য শিল্পীগৰাকীৰ নামেৰে নামকৰণৰ দাবীত প্ৰেছ ক্লাবে জিলাখনৰ আয়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলী চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফটবিহু পালন কৰা হ'ব। কাইলৈ পুৱা ফটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলী চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাটবিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট কবি, সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই মুখপত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা অৰ্থাৎ 11 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ৰোহিত শৰ্মাই ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। খেলুৱৈগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। ৰোহিত শৰ্মাই 67খন টেষ্টত 12টা শতক আৰু 18টা অৰ্ধশতকৰ সহায়ত 47.58 গড়ত 4301 ৰাণ সংগ্ৰহ কৰিছে। 38 বছৰীয়া খেলুৱৈগৰাকীয়ে এদিনৰ ক্ৰিকেটক দেশক প্ৰতিনিধিত্ব কৰি যাব।
It's a huge honor and obviously the great feeling to be captaining India in all three forms.
So big cheer when he came out to bat. He's the local boy, Rohit Sharma.
Man, a century on debut for a very, very fine young batsman. Very well played. The 14th Indian to get 100 on debut.
If you really have to excel, you have to, you know, be more disciplined. And my focus is completely and purely have been on these particular things in the last few years.
এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
সেনাবাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি চলোৱা হিন্দুৰ অভিযান, পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে হিন্দুৰ অভিযানেৰে মঙলবাৰে মাজনিশা ভাৰতে পেহেলগাম নৰসংহাৰৰ পতক তোলাৰ বাতৰি, মাজনিশা সেনাৰ অপাৰেচন সিন্দুৰ, ভাৰতৰ আক্ৰমণত পাকিস্তানত হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে সিন্দুৰ অভিযানৰ জেৰতানি এই আক্ৰমণত সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰৰ 10 জন নিকট আত্মীয় নিহত হোৱাৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পাকিস্তান আৰু নেপালৰ সীমামূৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপৰাজ্যপালৰ সৈতে উচ্চস্তৰীয় বৈঠকত মিলিত হোৱাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্দুৰ অভিযান সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বিতংভাৱে ব্যাখ্যা কৰাৰ বাতৰি, নিয়মীয়া বাৰ্তা কাকতে সেনাৰ নিখুঁত সফল অভিযান, দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে কালি সম্পন্ন হোৱা পঞ্চায়ত নিৰ্বাচনৰ বাতৰিক আলোকচিত্ৰ সহকাৰে এংকৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাই কৰা ধাৰাসাৰ গুলীবৰ্ষণত ভালেসংখ্যক লোক হতাহত হোৱাৰ বাতৰি, কাশ্মীৰ সীমান্তত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ, নিহত 15 নাগৰিক, আহত 43 শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ইণ্ডিয়া ষ্ট্ৰাইকছ বেক শিৰোনামেৰে সিন্দুৰ অভিযান সম্পৰ্কীয় এটা আছুতীয়া বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সন্ত্ৰাসবাদী সংগঠন জেইচ ই মহম্মদৰ মুৰববী মাছুদ আজহাৰে ভাৰতৰ মিছাইল আক্ৰমণত পৰিয়ালৰ 10 জন সদস্য নিহত হোৱা বুলি স্বীকাৰ কৰা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সিন্দুৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক। জম্মু কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণৰ সেনাবাহিনীৰ যোগ্য প্ৰত্যুত্তৰ। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কালি অসমসহ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, যোৱা নিশালৈকে লাভ কৰা তথ্য অনুসৰি 56.71% অধিক ভোটদান। আৰু ৰোহিত শৰ্মাই ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ।